এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নেওগৰ 2025-26 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। 2024-25 বৰ্ষৰ বাজেটৰ মুঠ ব্যয় 1,41,529 কোটি টকা ধাৰ্য। বাজেটক লৈ শাসক বিৰোধীৰ ভিন্ন প্ৰতিক্ৰিয়া। এই জনমুখী বাজেটে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। চলিত বৰ্ষৰ জানুৱাৰীলৈকে ৰাজ্যখনত 96.97% লোকে আধাৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অৰুণাচল প্ৰদেশ বিধানসভাত আজি মুঠ 39,842 কোটি টকাৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। আৰু অসমীয়া চলচ্চিত্ৰৰ 90 বছৰীয়া গৌৰৱ যাত্ৰা উপলক্ষে গুৱাহাটীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত 2025-26 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। বিত্তমন্ত্ৰীয়ে প্ৰায় 1 ঘণ্টা 15 মিনিট জুৰি দিয়া বাজেট ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে বিগত 4 বছৰত অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভূত প্ৰগতি লাভ কৰা বুলি উল্লেখ কৰে। ৰাজ্যখনৰ পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেটত ৰাজহ শিতানত 1,17,225.96 কোটি টকা আৰু মূলধনী শিতানত 38,759.18 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। বাজেটত নতুন কোনো কৰ আৰোপৰ প্ৰস্তাৱ দিয়া হোৱা নাই। 2025-26 বিত্তীয় বছৰৰ সামৰণিত ৰাজ্যখনৰ বাজেট ঘাটিৰ পৰিমাণ 620 কোটি 27 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয় তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় 5,000 কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 18 লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। বিত্তমন্ত্ৰী আজি দাখিল কৰা বাজেট সম্পৰ্কত এয়া আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ প্ৰতিবেদন।
প্ৰত্যাশিতভাৱে বিত্তমন্ত্ৰী অজন্তা নেওগে এখন নিৰ্বাচনমুখী বাজেট আজি বিধানসভাত উত্থাপন কৰিলে। তেওঁৰ বাজেট ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰীগৰাকীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে ৰাজ্যৰ বাজেট উত্থাপন কৰাত এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ দাবী কৰে যে দেশৰ ৰাজ্যসমূহৰ ভিতৰত ঋণ আৰু মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদনৰ অনুপাত অসমত নিচেই কম। 24.3 অনুপাতেৰে অসম দেশৰ ৰাজ্যসমূহৰ 29 স্থানতহে আছে। নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসম চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ৰাজ্যখনৰ 46,87,000 লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আহিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ প্ৰধান ধবজাবাহী আঁচনি অৰুণোদয় তৃতীয় পৰ্যায়ত 2025-26 বৰ্ষত প্ৰায় 5,000 কোটি টকা ধাৰ্য কৰা হৈছে বুলি আজি বিত্তমন্ত্ৰী নেওগে বাজেট ভাষণত উল্লেখ কৰাৰ সময়ত শাসক পক্ষৰ সদস্যসকলে বিপুল কৰতালিৰে ইয়াৰ সমৰ্থন জনায়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 18 লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বৰ্ষৰ শেষলৈ 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। অসম চৰকাৰৰ বিধৱা পেঞ্চনৰ পৰিমাণো অৰুণোদয় আঁচনিৰ ধনৰ সমান অৰ্থাৎ মাহে 1,250 টকা কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি নিযুত কন্যা আঁচনিখনৰ অধীনত ৰাজ্যখনৰ 11 শ্ৰেণীৰ পৰা স্নাতকোত্তৰ আৰু BEd পাঠ্যক্ৰমত অধ্যয়নৰত 4,30,000 ছাত্ৰীক সামৰি লোৱাৰ প্ৰস্তাৱ বাজেটত ৰখা হৈছে। তদুপৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত পৰৱৰ্তী বিত্তীয় বছৰত ৰাজ্য চৰকাৰে মুঠ 3,038 কোটি টকা ব্যয় কৰিব আৰু অহা 1 এপ্ৰিলত বিহালী সমষ্টিত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। লাখপতি বাইদেউ আঁচনিৰ অধীনত এইবাৰৰ বাজেটত 250 কোটি টকা মহিলা ষ্টাৰ্টআপ উদ্যমীলৈ আগবঢ়োৱা হ'ব। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত এই বছৰ অক্টোবৰ মাহৰ পৰা খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক প্ৰতি কেজি মচুৰ দাইলত 25 টকা, প্ৰতি কেজি চেনিত 20 টকা আৰু প্ৰতি কেজি নিমখত 10 টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰা হ'ব। ইয়াৰ বাবে বাজেটত 370 কোটি টকা আছুতীয়াকৈ ৰখা হ'ব। কৰ্মচাৰীসকললৈ আগবঢ়োৱা আপোন ঘৰ আৰু আপোন বাহন আঁচনি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰা হ'ব। জীৱনধাৰা আৰু ঘৰুৱা বিদ্যুৎ ব্যৱহাৰকাৰীসকলক সকাহ দিয়াৰ বাবে প্ৰতিমাহে 120 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকসকলক প্ৰতি ইউনিটত 1 টকাকৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যখনৰ আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ লাহোৱালত থকা পলিটেকনিক প্ৰতিষ্ঠানখনক আভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নীত কৰা, দৰং জিলাত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাজেটত 582 কোটি টকা, উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন উচ্চ ন্যায়ালয় ভৱন নিৰ্মাণৰ বাবে 405 কোটি টকা, গুৱাহাটী নেহৰু ষ্টেডিয়ামত ফিফাৰ অধীনত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে 675 কোটি টকা, শিলচৰত এখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে 700 কোটি টকা, গোলাঘাটৰ পানবাৰীত প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় নিৰ্মাণৰ বাবে 500 কোটি টকা আৰু কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয়, চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু সৈনিক স্কুল নিৰ্মাণৰ বাবে 350 কোটিৰো অধিক টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ বিত্তমন্ত্ৰীয়ে আগবঢ়ায়। মধুপুৰ সত্ৰৰ বাবে অসম চৰকাৰে 50 কোটি টকাৰ সাহাৰ্য আগবঢ়োৱাৰ বাবে বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰে। অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰি বিত্তমন্ত্ৰী আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ 100 কোটি টকাৰ এককালীন সাহায্য, সকলো জিলা সদৰত অত্যাধুনিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নিৰ্মাণৰ বাবে 600 কোটি টকাৰ অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে। চলিত বিত্তীয় বছৰত 12খন জিলা সদৰত এই ভৱন নিৰ্মাণৰ বাবে 240 কোটি টকা আবণ্টন দিয়া হ'ব। উত্তৰ গুৱাহাটীৰ শিলাত থকা ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানক ডিগ্ৰী পৰ্যায়লৈ উন্নীত কৰা হ'ব আৰু গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সাহায্য আগবঢ়োৱাৰ কথাও আজিৰ বাজেটত উল্লেখ কৰা হয়। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আৰু তেজপুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ নামত আসন প্ৰতিষ্ঠাৰে অসমীয়া বিষয় প্ৰৱৰ্তন কৰা হ'ব। তদুপৰি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা ৰাজ্যিক আৰু কেন্দ্ৰীয় শিক্ষা পৰিষদৰ অধীনৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষাদান বাধ্যতামূলক কৰাৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ষষ্ঠ অনুসূচীৰ অধীনত ৰাজ্যখনৰ স্বায়ত্তশাসিত পৰিষদকেইখনলৈ পুঁজি যোগানৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী নেওগে কয় যে বড়োলেণ্ড আঞ্চলিক পৰিষদলৈ 1,143 কোটি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ 621 কোটি টকা আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদলৈ 306 কোটি টকা আগবঢ়োৱা হ'ব। লোক নিৰ্মাণ বিভাগত স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় নিৰ্মাণ কাৰ্য তদাৰকৰ বাবে এটা সুকীয়া বিভাগ লোক নিৰ্মাণ বিভাগৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ পৰা পৃথক কৰি সৃষ্টি কৰা হ'ব। গুৱাহাটী নৰকাসুৰ পাহাৰত থকা 10ম অসম আৰক্ষী বেটেলিয়নক সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ'ব আৰু এই স্থানত বিশ্বমানৰ চেণ্ট্ৰেল বিজনেছ ডিষ্ট্ৰিক্ট নিৰ্মাণেৰে অত্যাধুনিক আন্তঃগাঁথনিৰ সৃষ্টি কৰা হ'ব। ইয়াৰ উপৰি আছাম ছেট নামৰ অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন, অসমত প্ৰথম বেম্বু স্মাৰ্ট চিটি, অসম আৰক্ষীত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে এণ্টি ডিফেক আৰু নিৰীক্ষণ পৰীক্ষাগাৰ স্থাপন, খানাপাৰাৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ ৰজ্জুপথ নিৰ্মাণ, ফাঁচীবজাৰৰ পৰা বিমানবন্দৰলৈ অত্যাধুনিক ৱাটাৰ মেট্ৰ' প্ৰৱৰ্তন আদি কেইবাটাও অভিলাষী প্ৰকল্প নিৰ্মাণৰ কথা বিত্তমন্ত্ৰীয়ে আজি তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে।
অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2025-26 বিত্তীয় বৰ্ষৰ বাজেটে জনসাধাৰণৰ জীৱন যাত্ৰা সহজ কৰি ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। আজি দাখিল কৰা বাজেট অনুসৰি অসম কম পৰিমাণে ঋণ গ্ৰহণ কৰা দেশৰ 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে 2015 চনৰ পৰা ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ তুলনাত বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে এখন জনমুখী বাজেট উত্থাপন কৰাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ কম ঋণ লোৱা 5খন ৰাজ্যলৈ ৰূপান্তৰ হৈছে। GDP গ্ৰথৰ ক্ষেত্ৰত 2015 অৰ্থাৎ আমি যদি গোটেই আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পৰা চাব যাওঁ, তেতিয়াহ'লে ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈ অসমৰ গড় বৃদ্ধি প্ৰতিটো বছৰতে বেছি হৈ আছে। যোৱা বছৰত যিটো 23-24 চনত দেশ 10% বৃদ্ধি হৈছিলে, আমাৰ ৰাজ্য 19% আমি বৃদ্ধি হ'ব পাৰিছো। অৰ্থাৎ ভাৰতবৰ্ষলৈ এখন মোৰ যিটো পলিটিকেল ফিলচফি যে অসম এখন ডিপেণ্ডেণ্ট ষ্টেট হ'ব নালাগে, কাৰোবাৰ মুখলৈকে চাই থকা এখন ৰাজ্য হ'ব নালাগে, ভাৰতবৰ্ষৰ প্ৰগতিত অসমে বৰঙণি যোগাব লাগে। এই বছৰটোত আমি কেইবাটাও মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰিছিলো। বিত্তমন্ত্ৰীগৰাকীয়ে তাৰ বিষয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি সদনত দাখিল হোৱা বাজেটখন আশানুৰূপ হোৱা নাই বুলি মত প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই আজি দাখিল হোৱা বাজেটখনক আলংকাৰিক আৰু মিছা প্ৰতিশ্ৰুতিৰ সমাহাৰ বুলি অভিযোগ তোলে। অসমৰ প্ৰতিখন জিলাৰ আধাৰ কেন্দ্ৰসমূহত আধাৰ লাভৰ ব্যৱস্থা আছে আৰু চলিত বছৰৰ জানুৱাৰীলৈকে ৰাজ্যখনত 96.97% লোকে আধাৰ লাভ কৰিছে। বাজেট দাখিলৰ পূৰ্বে আজি বিধানসভাত বিধায়ক কমলাক্ষ দে পুৰকাষ্টৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসমত থকা বাংলাদেশীৰ সংখ্যা 2021 চনৰ পৰা 2024 চনলৈ 156 আৰু ইয়াৰে 2021 চনত 51, 2022 চনত 57, 2023 চনত 22 আৰু 2024 চনত 26 বাংলাদেশীক চিনাক্ত কৰা হৈছে। নাগৰিকত্ব বিষয়ত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ। লোকপিয়ল সঞ্চালকালয়ৰ পৰা পোৱা তথ্যমতে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন হোৱা দিনৰ পৰা এতিয়ালৈ অসমত বাস কৰা মুঠ 39 লোকে এই আইনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছে। আবেদনকাৰীসকলৰ মাজৰ পৰা এতিয়ালৈকে 2গৰাকীক নাগৰিকত্ব প্ৰদান কৰা হৈছে আৰু 18খন আবেদন বিচৰাধীন হৈ আছে বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্যত বৰ্তমান 2,48,61,979 ভোটদাতাৰ বিপৰীতে 1,18,134 ডি ভোটাৰ আছে। বিধানসভাত আজি বিধায়ক নিজানুৰ ৰহমানৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে বৰ্তমানলৈকে 2,44,144 লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু হৈ আছে। ইয়াৰে 1,96,951 গোচৰ নিষ্পত্তি হৈছে আৰু 47,153 গোচৰ এতিয়াও নিষ্পত্তি হবলৈ বাকী আছে। বৰ্তমানলৈকে ৰাজ্যখনত 56,948 লোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ডি ভোটাৰ হিচাপে কোনো লোকলৈ জাননী জাৰি কৰা নহয়। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে।
অৰুণাচল প্ৰদেশ বিধানসভাত আজি 2025-26 বিত্তীয় বৰ্ষৰ বাবে মুঠ 39,842 কোটি টকাৰ বাজেট দাখিল কৰা হয়। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী চাওনা মেইনে আজি বিধানসভাত প্ৰায় 964,50,00,000 টকাৰ ঘাটি বাজেটখন দাখিল কৰে। এই বাজেটত ৰাজহ আদায়ৰ পৰিমাণ 34,544 কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰে কেন্দ্ৰীয় কৰৰ ক্ষেত্ৰত ৰাজ্যখনৰ অংশ 16.61% বৃদ্ধিৰে 24,992,35,00,000 টকা হৈছে। দৰিদ্ৰতা দূৰীকৰণ, গুণগত শিক্ষা, সৰ্বাত্মক স্বাস্থ্যসেৱা, দক্ষ লোকক নিযুক্তি আৰু অৰ্থনীতিত মহিলা আৰু কৃষকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা বিকশিত অৰুণাচল গঢ়ি তোলাৰ লক্ষ্যৰে এই বাজেট দাখিল কৰা হৈছে। বাজেটত শিক্ষাৰ ক্ষেত্ৰত 3,000 কোটি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত 369 কোটি টকা আবণ্টন দিয়া হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ 20 সমষ্টিৰ বাবে মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলা প্ৰশাসনে নিয়াৰিকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব পাৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি এই নিৰ্বাচনৰ সামগ্ৰিক কাম কাজ পৰিচালনাৰ বাবে জিলাখনৰ আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া খনীন্দ্ৰ চৌধুৰীয়ে সহকাৰী ৰিটাৰ্ণিং বিষয়া সকলৰ বাবে এটা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ইয়াৰ পাছত নিৰ্বাচনৰ মনোনয়ন পত্ৰ গ্ৰহণ ব্যৱস্থা, বেলট বাকচ বিতৰণ, ষ্ট্ৰংৰুমৰ ব্যৱস্থাকে ধৰি বিভিন্ন দিশ সকলো বিষয়ে পৰ্যবেক্ষণ কৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি 90 বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ আইদেউ ছবিঘৰত সাংস্কৃতিক সাংবাদিক সন্থা আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ যৌথ উদ্যোগত অসমীয়া চলচ্চিত্ৰৰ 90 বছৰীয়া জোনাকী যাত্ৰা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা 42 গৰাকী পৰিচালক, অভিনেতা, কলাকুশলী আৰু সমালোচকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 3টা শাখাত অসমীয়া চলচ্চিত্ৰৰ বিষয়ক লৈ এখন ৰচনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ শুভ্ৰজ্যোতি নেওগে প্ৰাক স্বাধীনতা কালৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়, ব্যৱস্থাপনা আৰু সমালোচনা, কেতবোৰ অনালোচিত প্ৰসংগ শীৰ্ষক বিষয়ত বক্তৃতা দিয়ে। আজিৰ অনুষ্ঠানত অসমৰ চলচ্চিত্ৰ আৰু সংবাদ জগতৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 1935 চনৰ 10 মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনক থিয়েটাৰত ৰূপকোঁৱৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে মুঠ 30টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী গোৰখপুৰ জংচন, নাৰেংগী কাটিহাৰ, অমৃতসৰ কাটিহাৰ, কামাখ্যা আনন্দ বিহাৰ টাৰ্মিনেল হৈ কামাখ্যা অভিমুখী ৰেলৰ লগতে মুঠ 26টা যাত্ৰাৰ বাবে বিশেষ ৰেলৰ চলাচলৰ বিষয়ে ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হ'বলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ 4টা যাত্ৰাৰ বাবে ৰেল চলাচল কৰোৱা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে।
মাজুলী বালিচাপৰিৰ নিবাসী সমাজকৰ্মী ৰাতুল ভূঞাৰ আজি পুৱা যোৰহাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মাজুলীৰ উদয়জ্যোতি ক্লাবৰ প্ৰাক্তন সভাপতি তথা বালিচাপৰিৰ মিলিত কৃষ্টি সংঘৰ মুখ্য বায়ন প্ৰয়াত ভূঞাৰ মৃত্যুৰ সময়ত বয়স আছিল 51 বছৰ। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ 2025-26 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। বাজেটক লৈ শাসক বিৰোধীৰ ভিন্ন প্ৰতিক্ৰিয়া, এই জনমুখী বাজেটে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। চলিত বৰ্ষৰ জানুৱাৰীলৈকে ৰাজ্যখনত 96.97% লোকে আধাৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অৰুণাচল প্ৰদেশ বিধানসভাত আজি মুঠ 39,842 কোটি টকাৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল আৰু অসমীয়া চলচ্চিত্ৰৰ 90 বছৰীয়া গৌৰৱময় যাত্ৰা উপলক্ষে গুৱাহাটীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন।